Iya, Akah Bani. বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। অসমত লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ 40 লাখ মহিলাই শপত ল'ব। চৰকাৰে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ অধীনত গৱেষণা আৰু উন্নয়ন প্ৰস্তাৱ দাখিলৰ সময়সীমা 27 এপ্ৰিললৈ বৃদ্ধি কৰিছে। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো আজি মণ্টে কাৰ্লো মাষ্টাৰ্ছ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক 2 ৰাণত পৰাস্ত কৰে। দেশত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে দেশৰ বিভিন্ন প্ৰান্তত নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি চেন্নাইত এটা ৰোড শ্বৰে দুদিনীয়া তামিলনাডু ভ্ৰমণ আৰম্ভ কৰে। তেওঁ এখন বিশেষ বিমানেৰে চেন্নাইত উপস্থিত হয় আৰু দক্ষিণ, উত্তৰ আৰু মধ্য চেন্নাই সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বিজেপিৰ প্ৰাৰ্থীসকলৰ হকে ভোট বিচাৰে। ৰোড শ্বত বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামালাই আৰু অন্যান্যসকলে শ্ৰীমোদীক সংগ দিয়ে। শ্ৰীমোদীয়ে আজি ভেলোৰ আৰু কইম্বটুৰৰ সমীপৰ মেট্টুপালয়ামত দুখন নিৰ্বাচনী সভাক সম্বোধন কৰিব। ইফালে কংগ্ৰেছে কালি অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। দলটোৱে বিশাখাপট্টনম লোকসভা আসনৰ বাবে পুলুচু সত্যনাৰায়ণ ৰেড্ডীক প্ৰক্ষেপ কৰাৰ বিপৰীতে তিৰুপতি লোকসভাৰ আসনৰ বাবে ডঃ চিন্তমোহনক প্ৰক্ষেপ কৰিছে। দলটোৱে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে 12 গৰাকী আৰু লোকসভা নিৰ্বাচনৰ বাবে 6 গৰাকী প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ ৰামটেক খণ্ডৰ কানহানত মহায়ুতি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰৰ বাবে এখন ৰাজহুৱা সভাত ভাগ ল'ব। শিৱসেনা চিন্দে গোটৰ প্ৰাৰ্থী ৰাজু পাৰুৱে প্ৰথমবাৰৰ বাবে ৰামটেক লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে তৃতীয়বাৰৰ বাবে নাগপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। এই ৰাজহুৱা সভাত ৰাজ্যখনৰ বিজেপিৰ জ্যেষ্ঠ নেতা আৰু নাগপুৰ জিলাৰ দলীয় বিষয়ববীয়াসকলো উপস্থিত থাকিব। ৰামটেক লোকসভা সমষ্টিত কংগ্ৰেছ দলে শ্যাম বৰভেক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে আৰু অধিবক্তা প্ৰকাশ আম্বেদকাৰ নেতৃতাধীন বঞ্চিত বহুজন আগাড়ী দলে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ প্ৰতি সমৰ্থন ৰাজহুৱাভাৱে ঘোষণা কৰিছে। একেদৰে নাগপুৰতো বৰ্তমানৰ কংগ্ৰেছৰ সভাপতি তথা পশ্চিম নাগপুৰৰ বিধায়ক বিকাশ থাকৰেই নীতিন গাডকাৰীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু বঞ্চিত বহুজন আঘাড়ী দলে তেওঁকো সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। ইপিনে বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতীয়ে কাইলৈ উত্তৰ নাগপুৰৰ ইন্দোৰাত এখন ৰাজহুৱা সভাত ভাষণ দিব। বহুজন সমাজ পাৰ্টীয়ে নাগপুৰত যোগেশ লাঞ্জেৱাৰ আৰু ৰামটেকত সন্দীপ মেছৰামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। নাগপুৰ লোকসভা আসনৰ বাবে মুঠ 26 গৰাকী আৰু ৰামটেক লোকসভা সমষ্টিৰ বাবে মুঠ 28 গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। পূব বিদৰ্ভৰ 5টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে আজি দলৰ বালুৰঘাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী ডঃ সুকান্ত মজুমদাৰৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগ ভ্ৰমণ কৰিব। ডঃ মজুমদাৰ সম্প্ৰতি ৰাজ্যিক বিজেপিৰ সভাপতি। ভ্ৰমণকালত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ দৌলতপুৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত তেওঁ বিহাৰলৈ ৰাওনা হ'ব। বালুৰঘাটত অহা 26 এপ্ৰিলত দাৰ্জিলিং আৰু ৰায়গঞ্জৰ সৈতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমত লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ 40 লাখ মহিলাই অংগীকাৰ ল'ব। আকাশবাণীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নিৰ্বাচনী বিষয়াসকলে এই কথা প্ৰকাশ কৰে। তেওঁলোকে কয় যে মহিলাসকলে নৈতিক ভোটদানৰ প্ৰসাৰত সহায় কৰিব। আমাৰ সংবাদদাতাই জনাইছে যে ৰাজ্যখনত বৰ্তমানলৈকে 127 কোটি টকাৰ সুৰা আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে অনাধিকৃত সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰাৰ বাবে ৰাজ্যখনত ফ্লাইং স্কোৱাড আৰু নিৰীক্ষণ দল নিয়োগ কৰা হৈছে। তেওঁলোকে লগতে কয় যে ভোটগ্ৰহণৰ দিনা ভোটদাতাসকলক খোৱাপানীসহ সকলো ধৰণৰ বুনিয়াদী সা সুবিধা প্ৰদান কৰা হ'ব আৰু অকল দিব্যাংগ বিষয়াই একাংশ ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব। মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ মুৰববী ৰাজ থাকৰে কালি লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টি, শিৱসেনা, জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰতি বিনা চৰ্তে সমৰ্থনৰ কথা ঘোষণা কৰে। মুম্বাইত গুড়ি পড়ৱা উপলক্ষে অনুষ্ঠিত হোৱা দলৰ বার্ষিক ৰাজহুৱা সভাত ভাষণ দি ৰাজ থাকৰেই কয় যে নৰেন্দ্ৰ মোদী তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত কৰিবলৈ তেওঁৰ দলে সাহসীয় মিত্ৰজোঁটৰ প্ৰতি বিনা চৰ্তে সমৰ্থন আগবঢ়াইছে। তেওঁৰ বক্তব্যৰ জৰিয়তে নেতাগৰাকীয়ে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰি কেৱল সাহসীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীকে সমৰ্থন কৰিব বুলি স্পষ্ট কৰি দিয়ে। ৰাজ থাকৰে যোৱা মাহত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সাধাৰণ নিৰ্বাচনত ভোটদান কৰা তথা আঙুলিত চিয়াহীৰ চিন থকা বিদ্যাৰ্থীসকলক পৰীক্ষা কক্ষত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰা নহয় বুলি স্পষ্ট কৰি দিছে। সংস্থাটোৱে কৈছে যে এই সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত বাৰ্তা সম্পূৰ্ণৰূপে ভিত্তিহীন। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছে যে তেওঁলোকে এনেধৰণৰ কোনো নীতি নিৰ্দেশনা জাৰি কৰা নাই। সংস্থাটোৱে শিক্ষাৰ্থীসকলক এনেধৰণৰ উৰা বাতৰিত ভুল নাযাবলৈ আৰু ভোটদাতাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনাইছে। সংস্থাটোৱে লগতে বিদ্যাৰ্থীসকলক অধ্যয়নত গুৰুত্ব দিবলৈ আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ পৰামৰ্শ আগবঢ়াইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
চৰকাৰে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ অধীনত গৱেষণা আৰু উন্নয়ন প্ৰস্তাৱ দাখিলৰ সময়সীমা 27 এপ্ৰিললৈ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে এনে প্ৰস্তাৱ দাখিলৰ অন্তিম সময় 12 এপ্ৰিল ধাৰ্য কৰা হৈছিল। 2029-30 বিত্তীয় বৰ্ষ পৰ্যন্ত 19,744 কোটি টকাৰ আবণ্টনেৰে যোৱা বছৰ জানুৱাৰীত ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান আৰম্ভ কৰা হৈছিল। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে কৈছে যে বিভিন্ন পক্ষৰ পৰা লাভ কৰা অনুৰোধলৈ চাই প্ৰস্তাৱ দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে। গৱেষণা আৰু উন্নয়ন আঁচনিৰ জৰিয়তে সেউজ হাইড্ৰজেনৰ উৎপাদন, মজুতকৰণ, পৰিবহণ আৰু ব্যৱহাৰ অধিক বহনসাধ্য কৰি তুলিব বিচৰা হৈছে। সেউজ হাইড্ৰজেন মূল্য শৃংখলাৰ সৈতে জড়িত সংশ্লিষ্ট প্ৰক্ৰিয়া আৰু প্ৰযুক্তিসমূহ অধিক দক্ষ, নিৰাপদ আৰু নিৰ্ভৰযোগ্য কৰি তোলাই ইয়াৰ উদ্দেশ্য। ছত্তীশগড়ত কালি বিয়লি হোৱা এটা পথ দুৰ্ঘটনাত 3 গৰাকী মহিলাসহ 12 গৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 15 জন আহত হয়। আহতসকলৰ ভিতৰত 10 জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। কুমহাৰীৰ এটা ব্যক্তিগত কোম্পানীৰ ভাটিখানাৰ কৰ্মচাৰীসকল বাছেৰে কামৰ পৰা ঘৰলৈ আহি থকাৰ সময়ত এই অঘটনটো ঘটে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই খাপৰি গাঁৱৰ সমীপত এটা খনিৰ গাঁতত বাছখন বাগৰি পৰে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষীৰ দল খবৰ পোৱাৰ লগে লগে দুৰ্ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক ৰায়পুৰৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱছাই এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আৰু বিষয়াসকলক আহতসকলৰ বাবে সকলো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ বিশ্বৰ 1 নম্বৰ স্থানৰ যুটীটো আজি মণ্টে কাৰ্লো মাষ্টাৰ্ছ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ক্ৰোৱেছিয়াৰ মেট পাৱিক আৰু এল ছালভাডোৰৰ মাৰ্চেলো এৰেবলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 5:10 আৰম্ভ হ'ব। ইপিনে প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত আজি ভাৰতৰ আন এগৰাকী খেলুৱৈ সুমিত নাগল ডেনমাৰ্কৰ হোলগাৰ ৰুণেৰ সন্মুখীন হ'ব। ইয়াৰ পূৰ্বে দেওবাৰে নাগল 42 বছৰৰ মূৰৰ এই প্ৰতিযোগিতাত মূল পৰ্যায়ত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈৰূপে পৰিগণিত হৈছিল। ইয়াৰ আগেয়ে 1982 চনত ৰমেশ কৃষ্ণনে এই প্ৰতিযোগিতাৰ মূল পৰ্যায়ত প্ৰৱেশ কৰিছিল। ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা চণ্ডীগড়ৰ মহাৰাজা যাদৱেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক 2 ৰাণত পৰাস্ত কৰে। পাঞ্জাব কিংছে 183 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 180 ৰাণহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাবৰ হৈ শশাংক সিঙে 25টা বলত 46 ৰাণ কৰে। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 182 ৰাণ কৰে। হায়দৰাবাদৰ হৈ নীতিশ ৰেড্ডীয়ে 37টা বলত 64 ৰাণ কৰে। নীতিশ ৰেড্ডীক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। দেশত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। অসমত লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ 40 লাখ মহিলাই অংগীকাৰ ল'ব। চৰকাৰে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ অধীনত গৱেষণা আৰু উন্নয়ন প্ৰস্তাৱ দাখিলৰ সময়সীমা 27 এপ্ৰিললৈ বৃদ্ধি কৰিছে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক 2 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।